ইয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে আৰু মোৰ সৈতে আছে সংগীতা শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, সংসদৰ শীতকালীন অধিৱেশন আজিৰে পৰা অনিৰ্দিষ্ট কালৰ বাবে স্থগিত ৰখা হৈছে। চৰকাৰে চলিত বিত্তীয় বৰ্ষত মহিলা আৰু ছোৱালীৰ বাবে 3,27,000 কোটি টকাৰ আবণ্টন দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে কুৱেইটলৈ যাব। হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ভাৰতীয় ৰাষ্ট্ৰীয় লোক দলৰ নেতা ওম প্ৰকাশ চৌতালাৰ আজি হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয়। আৰু প্ৰধানমন্ত্ৰী বিনামূলীয়া সূৰ্যঘৰ আঁচনিৰ অধীনত এতিয়ালৈকে দেশত 6,30,000 গৃহক সামৰি লোৱা হৈছে। সংসদৰ শীতকালীন অধিৱেশন আজিৰে পৰা অনিৰ্দিষ্ট কালৰ বাবে স্থগিত ৰখা হৈছে। লোকসভা আৰু ৰাজ্যসভাৰ এইবাৰৰ অধিৱেশনৰ আজি অন্তিম দিনাও বিশেষ কোনো কাম কাজ নোহোৱাকৈ সামৰণি পৰে। সংবিধান প্ৰণেতা ডঃ বি আৰ আম্বেদকাৰক অপমান কৰা বুলি উঠা অভিযোগ প্ৰতি অভিযোগৰ মাজত যোৱা দুদিনত সৃষ্টি হোৱা অভূতপূৰ্ব হুলস্থূলীয়া পৰিস্থিতিৰ আজিও সামকতা পৰিলক্ষিত নহল। লোকসভাৰ কাৰ্যক্ৰমণিকা আৰম্ভ হোৱাৰ সময়তেই আজি বিৰোধী পক্ষৰ সদস্যসকলে অধ্যক্ষৰ আসনৰ সন্মুখলৈ উঠি আহি ধ্বনি দিবলৈ আৰম্ভ কৰে। অধ্যক্ষই সদস্যসকলক ক্ষান্ত হবলৈ বাৰম্বাৰ অনুৰোধ জনোৱাৰ মাজতে আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে 1963 চনৰ কেন্দ্ৰীয় শাসিত অঞ্চল আইন, 1991 চনৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লী আইন আৰু 2019 চনৰ জম্মু কাশ্মীৰ পুনৰ গঠন আইনক যুটীয়া সংসদীয় কমিটিলৈ প্ৰেৰণ কৰা হৈছে বুলি ঘোষণা কৰে। ৰাজ্যসভাতো আজি অনুৰূপ ধৰণে হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হোৱাত সভাপতি জগদীপ ধনখৰে প্ৰথমে দিনৰ 12 বজালৈ আৰু পাছত সদনৰ অধিৱেশন অনিৰ্দিষ্টকাললৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। নিজৰ সামৰণি মন্তব্যত ধনখৰে আক্ষেপ কৰি কয় যে এইবাৰৰ শীতকালীন অধিৱেশনত উচ্চ সদনত কেৱল 43 ঘণ্টাহে কাম কাজ চলে আৰু ই দেশৰ জনসাধাৰণৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সংসদৰ দুয়োখন সদনৰ শীতকালীন অধিৱেশনৰ কাম কাজ আশানুৰূপ নোহোৱা বুলি আক্ষেপ প্ৰকাশ কৰিছে। আজি সংসদৰ অধিৱেশন অনিৰ্দিষ্টকাললৈ স্থগিত হোৱাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ৰিজিজুৱে কয় যে এইবাৰ লোকসভাত মুঠ 20টা কৰ্মদিন আৰু ৰাজ্যসভাত 19টা কৰ্মদিন আছিল যদিও লোকসভাত প্ৰায় 54% আৰু ৰাজ্যসভাত প্ৰায় 40% কাম কাজহে সম্পন্ন হয়। মন্ত্ৰীগৰাকীয়ে কয় যে এইবাৰৰ অধিৱেশনত লোকসভাত 4খন আৰু ৰাজ্যসভাত 3খন বিধেয়ক গৃহীত হয়। এইবাৰৰ অধিৱেশনতেই 2024ৰ ভাৰতীয় বায়ুযান বিধেয়কখনক 2খন সদনে অনুমোদন জনায়। সংবিধানৰ 75 বছৰীয়া গৌৰৱোজ্জ্বল যাত্ৰা সন্দৰ্ভত লোকসভা আৰু ৰাজ্যসভাত বিশেষ আলোচনা আছিল এইবাৰৰ অধিৱেশনৰ অন্যতম গুৰুত্বপূৰ্ণ কাৰ্যসূচী। চৰকাৰে চলিত বিত্তীয় বৰ্ষত মহিলা আৰু ছোৱালীৰ বাবে 3,27,000 কোটি টকাৰ আবণ্টন দিছে। এই পৰিমাণ যোৱা বিত্তীয় বৰ্ষৰ তুলনাত 37% অধিক। মহিলা আৰু শিশু বিকাশ ৰাজ্যমন্ত্ৰী সাবিত্ৰী ঠাকুৰে আজি লোকসভাত এটা লিখিত উত্তৰত এই কথা সদৰি কৰে। তেওঁ কয় যে চলিত বিত্তীয় বৰ্ষত কেন্দ্ৰীয় বাজেটত লিংগ বাজেটৰ অংশ 2023-24 বৰ্ষৰ 5.3% পৰা 6.8% বৃদ্ধি কৰা হৈছে। 2024 খাৰিফ বৰ্ষ আৰু চলিত ৰবি বৰ্ষত সাৰ বিভাগে সমগ্ৰ দেশত সাৰৰ পৰ্যাপ্ত যোগান সুনিশ্চিত কৰিছে। লোকসভাত আজি এটা লিখিত উত্তৰত ৰসায়ন আৰু সাৰ মন্ত্ৰী জে পি নাড্ডাই এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে অনলাইন ৱেব আধাৰিত সংহত সাৰ নিৰীক্ষণ প্ৰণালীৰ জৰিয়তে সমগ্ৰ দেশত ৰেহাই মূল্যত যোগান ধৰা গুৰুত্বপূৰ্ণ সাৰৰ সৰবৰাহ নিৰীক্ষণ কৰি থকা হৈছে। তেওঁ আৰু কয় যে ৰাজ্যসমূহৰ কৃষি বিষয়াসকলৰ সৈতে কৃষি আৰু কৃষক কল্যাণ বিভাগ আৰু সাৰ বিভাগে নিয়মিতভাৱে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বৈঠকত মিলিত হৈ আছে। বিগত 5 বছৰত কোনো এখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত কীটনাশকৰ নাটনি হোৱাৰ বাতৰি পোৱা হোৱা নাই বুলি তেওঁ লগতে জানিবলৈ দিয়ে। তেওঁ আৰু কয় যে ইউৰিয়া ডি এ পি আদিৰ লেখীয়া সাৰৰ ৰপ্তানিৰ ক্ষেত্ৰত ভাৰত স্বনিৰ্ভৰশীল হৈ উঠিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি জয়সলমেৰৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিত্তমন্ত্ৰীসকলৰ সৈতে প্ৰাক বাজেট আলোচনাত মিলিত হয়। বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে আলোচনাত উপস্থিত থাকে। গোৱা, হাৰিয়ানা, জম্মু কাশ্মীৰ, মেঘালয় আৰু ওড়িশাৰ মুখ্যমন্ত্ৰীৰ লগতে অৰুণাচল প্ৰদেশ, বিহাৰ, মধ্যপ্ৰদেশ, ৰাজস্থান আৰু তেলেংগানাৰ উপ মুখ্যমন্ত্ৰীসকলেও বৈঠকত ভাগ লয়। বিত্তমন্ত্ৰীগৰাকীয়ে কাইলৈ জয়সলমেৰত হ'বলগীয়া সামগ্ৰী আৰু সেৱাকৰ পৰিষদৰ 55 সংখ্যক বৈঠকত অধ্যক্ষতা কৰিব।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে কুৱেইটলৈ যাব। তেওঁ কুৱেইটৰ আমিৰ শ্বেখ মেছল অল আহমেদ অল জাবেৰ অল চাহাবৰ আমন্ত্ৰণ মৰ্মে দেশখনলৈ যাব। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে কুৱেইটৰ নেতৃবৰ্গৰ সৈতে আলোচনাত মিলিত হ'ব। তেওঁ দেশখনত থকা প্ৰৱাসী ভাৰতীয়সকলৰ সৈতেও মত বিনিময় কৰিব। নতুন দিল্লীত আজি সন্ধিয়া সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব অৰুণ কুমাৰ চেটাৰ্জীয়ে কয় যে বিগত 43 বছৰত এয়া হ'ব কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম কুৱেইট ভ্ৰমণ। তেওঁ কয় যে ভাৰত আৰু কুৱেইটৰ মাজত প্ৰাচীন কালৰে পৰা ঐতিহাসিক, শক্তিশালী আৰ্থিক লেনদেন আৰু সাংস্কৃতিক সম্পৰ্ক আছে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীয়ে যোৱা ছেপ্টেম্বৰত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধিৱেশনৰ আপাহতে কুৱেইটৰ যুৱৰাজক সাক্ষাৎ কৰিছিল। হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ভাৰতীয় ৰাষ্ট্ৰীয় লোকদলৰ নেতা ওম প্ৰকাশ চৌতালাৰ আজি হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ গুৰুগ্ৰামৰ এখন হাস্পতালত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 89 বছৰ। 1989 চনত প্ৰথমবাৰলৈ হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰ আসনত বহা চৌতালাই অভিলেখ সংখ্যক 5 কাৰ্যকালৰ বাবে হাৰিয়ানাৰ মুখ্যমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। পৰিয়ালৰ সূত্ৰে ৰাজনীতিলৈ অহা চৌতালাই ৰাজনীতিৰ প্ৰথম পাঠ তেওঁৰ পিতৃ প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী দেৱীলালৰ পৰা লৈছিল আৰু 9 দশকত চৌতালা হাৰিয়ানাৰ অপ্ৰতিদ্বন্দ্বী নেতাৰূপে পৰিগণিত হৈছিল। পৰৱৰ্তী কালত তেওঁৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ উঠে আৰু 1999 চনৰ পৰা 2000 চনৰ ভিতৰত হাৰিয়ানাত শিক্ষক নিযুক্তি কেলেংকাৰীত দোষী সাব্যস্ত হৈ চৌতালাই 2013 চনৰ পৰা কাৰাবাস খাটিবলগীয়া হয়। 2021 চনত তেওঁ কাৰাগাৰৰ পৰা মুক্তি লাভ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়েব সিং সেইনী, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা ভূপিন্দৰ সিং হুদাকে ধৰি ভালেকেইগৰাকী নেতাই ওম প্ৰকাশ চৌতালাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীৰ বিনামূলীয়া সূৰ্যঘৰ আঁচনিৰ অধীনত এতিয়ালৈকে দেশত 6,30,000 গৃহক সামৰি লোৱা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে আজি কলকাতাত পশ্চিমবংগ, বিহাৰ, ওড়িশা, ঝাৰখণ্ড আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত সংশ্লিষ্ট বিষয়াবৰ্গৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰি এই আঁচনিখনৰ ৰূপায়ণৰ বিষয়ে পৰ্যালোচনা কৰে। বৈঠকত মন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিখন চৰকাৰৰ এখন গুৰুত্বপূৰ্ণ দীৰ্ঘম্যাদী আঁচনি। আঁচনিখনৰ ৰূপায়ণৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অংশীদাৰসকলক শ্ৰীযোশীয়ে আহ্বান জনায়। উচ্চতম ন্যায়ালয়ে দিল্লী নয়ডা সংযোগী ফ্লাইৱেৰ যাত্ৰী আৰু বাহনৰ ওপৰত শুল্ক আৰোপ কৰিবলৈ নয়ডা টোলব্ৰিজ কোম্পানী লিমিটেড চমুকৈ NTBCL জনোৱা আবেদন খাৰিজ কৰিছে। ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ উজ্জ্বল ভূঞাক লৈ গঠিত খণ্ড আদালতে 2016 চনত এলাহাবাদ উচ্চ ন্যায়ালয়ে দিয়া এটা ৰায়ৰ প্ৰত্যাহ্বান জনাই NTBCL জনোৱা আবেদন সন্দৰ্ভত এই নিৰ্দেশ দিয়ে। ৰায়টোত উচ্চতম ন্যায়ালয়ে NTBCLৰ সৈতে সম্পাদিত ঠিকা চুক্তিক অযুক্তিকৰ, অশুদ্ধ আৰু পক্ষপাতযুক্ত বুলি অভিহিত কৰে আৰু টোল আৰোপৰ বাবে এনে NTBCLৰ ওপৰত ন্যস্ত ক্ষমতা আইনসংগত নহয় বুলি মন্তব্য কৰে। খণ্ড আদালতে উত্তৰ প্ৰদেশৰ নিউ ওখলা ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট অথৰিটি চমুকৈ নয়ডা কৰ্তৃপক্ষই কোনো এটা কোম্পানীক এনে টোল আৰোপ কৰিবলৈ কৰ্তৃত্ব দিয়াটো ক্ষমতাৰ অপব্যৱহাৰ বুলি অভিহিত কৰে। ৰাজস্থানৰ জয়পুৰ আজমেৰ ৰাষ্ট্ৰীয় ঘাইপথত গেছ পৰিবাহী টেংকাৰত হোৱা অগ্নিকাণ্ডত নিহত লোকৰ সংখ্যা 9 বৃদ্ধি পাইছে। এই ঘটনাত অন্য 30 লোক আহত হৈছে। আজি পুৱা এখন গেছ পৰিবাহী টেংকাৰে ৰিং ৰোডৰ সমীপৰ এখন ট্ৰাকত খুন্দিওৱাৰ পাছত ওচৰৰ কেইবাখনো বাহনত জুই লগাৰ ফলত এই ঘটনাটো ঘটে। এই অগ্নিকাণ্ডত 40 বাহন ধবংস হয়। ইয়াৰ ভিতৰত 29 ট্ৰাক আৰু 2 শ্লিপাৰ বাছ আছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে এই ঘটনাত নিহত লোকসকলৰ নিকট আত্মীয়লৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা 2,00,000 টকাকৈ আৰু আহতসকলক 50,000 টকাকৈ এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। ৰাজস্থানৰ ৰাজ্যপাল হৰিভাৰ বাগ্ৰে আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে। সংসদৰ শীতকালীন অধিৱেশন আজিৰে পৰা অনিৰ্দিষ্ট কালৰ বাবে স্থগিত ৰখা হৈছে। চৰকাৰে চলিত বিত্তীয় বৰ্ষত মহিলা আৰু ছোৱালীৰ বাবে 3,27,000 কোটি টকা আবণ্টন দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে কুৱেইটলৈ যাব। হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ভাৰতীয় ৰাষ্ট্ৰীয় লোকদলৰ নেতা ওম প্ৰকাশ চৌতালাৰ আজি হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয়। আৰু প্ৰধানমন্ত্ৰীৰ বিনামূলীয়া সূৰ্যঘৰ আঁচনিৰ অধীনত এতিয়ালৈকে দেশত 6,30,000 গৃহক সামৰি লোৱা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।